এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ৰোগী ভৰ্তিৰ সময়ত 10,000 টকা আগধন হিচাপে জমা দিয়াৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত ৰাজ্যজুৰি হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ আয়োজন। এইডছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে কেইবাখনো জিলাত আজিৰে পৰা HIV বিস্তৃত IEC অভিযান। নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বান পৰিস্থিতিৰ উদ্ভৱ। আৰু ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত অসমৰ এটা সোণসহ 7টা পদক জয়। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ৰোগী ভৰ্তি হোৱাৰ সময়ত 10,000 টকা আগধন হিচাপে জমা দিয়াৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰিবলৈ পৰামৰ্শ দিছে। কোকৰাঝাৰৰ চবদ্ৰপাৰা বজাৰত বিজেপিৰ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰাৰ অন্তত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত ড০ শৰ্মাই এই পৰামৰ্শ দিয়ে। প্ৰতিষ্ঠানখনৰ মাচুল বৃদ্ধিৰ সিদ্ধান্তক লৈ কিছু ভুল বুজাবুজি হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্ধিত মাচুল জনসাধাৰণে দিব নালাগে, আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম কাৰ্ডত চৰকাৰে এই ধন জমা দিব। আজি মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত এই বিষয়ে স্পষ্ট কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।
কেঞ্চাৰৰ মাচুলটো ৰাইজে দিব নালাগে, এইটো আয়ুষ্মান ভাৰত কাৰ্ড আৰু আয়ুষ্মান অসম কাৰ্ডত চৰকাৰে পইচাটো দিব। যেনেকে আমি তাত লিখিছে যে জেনেৰেল বেডত ইমান টকা বাঢ়িলে, জেনেৰেল বেডৰ পইচাটোতো ৰাইজে দিব নালাগে, কাৰ্ডৰ পৰাহে দিব। কাৰ্ডৰ পৰা দিলে পইচাটো আমি দিল্লীৰ পৰা পাম। সেইকাৰণে এই কথাটো কালি মই গুৱাহাটীত, আজিও কেবিনেট আছে, তাৰপিছত কম। 10,000 টকা এডভান্স খোজাটো ভুল হৈছে, সেইটো আজি মই উইথড্র কৰিব দিছো। কিন্তু বাকী যি চাৰ্জ আছে, ৰেট আছে, এইটোতো পইচাটো আমি দিল্লীৰ পৰা পাম। গতিকে আমি ৰেটটো যদি অলপ বেছি কৰি দিল্লীৰ পৰা টকাটো আনি আকৌ কেঞ্চাৰ পেচেণ্টৰ কাৰণে খৰচ কৰিব পাৰোঁ, কি বেয়া? এইটো বুজি নোপোৱাৰ কাৰণে এইটো প্ৰতিক্ৰিয়া হৈছে। মই আজি মিটিং ৰাখিছো, বস্তুটো ঠিক কৰিম।
VCDC সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে VCDC মনোনীত নহয়, নিৰ্বাচিত হ'ব লাগে। তেওঁ কয় যে নিৰ্বাচিত হলেহে VCDC স্থানীয় লোক অন্তৰ্ভুক্ত হ'ব আৰু উন্নয়নৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব। তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে 125 নম্বৰ সংবিধান সংশোধনৰ প্ৰস্তাৱৰ জৰিয়তে VCDC সংস্কাৰ সাধনৰ ব্যৱস্থা কৰিছে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে জনজাতীয় বেল্টৰ সৈতে আপোচ কৰা নহ'ব বুলি প্ৰকাশ কৰে। ড০ শৰ্মাই কয় যে ৰাজ্যত কোনো জনজাতীয় বেল্ট ভাঙি দিয়া নহয়, বৰং 600খন নতুন জনজাতীয় বেল্ট আৰু ব্লক গঠনৰহে প্ৰস্তাৱ দিয়া হৈছে। তেওঁ কয় যে বিষয়টো লৈ অযথা বিতৰ্ক কৰা হৈছে। ৰাজ্য চৰকাৰে জনজাতি সম্প্ৰদায়ৰ উন্নয়নৰ বাবে অহৰ্নিশে কাম কৰি আছে বুলি তেওঁ প্ৰকাশ কৰে।
আমি কতোটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক কম্প্ৰমাইজ কৰা নাই। অসমত 600 গাঁৱত নতুনকৈ মাইক্ৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনোৱাৰ প্ৰস্তাৱহে আমাৰ তাত আছে। ইলেকশ্যনৰ আগতে আমি কৰিব গৈ আছো, গতিকে উঠোৱাটো নহয়ে, 600 নতুনকৈ মাইক্ৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনোৱাৰহে কাম আমি হাতত লৈছো। গতিকে এইটো কথা কোনোবাই ইলেকশ্যন আছে কাৰণে বেছিকৈ উলিয়াই আছে। মই এটাই কথা কৈছো যে অসম চৰকাৰে কোনো ট্ৰাইবেল বেল্ট ব্লক ভাঙি দিয়াৰ কথা এনেইতো ভবাও নাই, সপোনতো ভবা নাই। যি কথা আমি কৰা নাই সেই কথালৈ বিতৰ্ক হ'ব নালাগে।
সমগ্ৰ দেশত পৰহিলৈ 79 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত দেশৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণে হৰ ঘৰ তিৰংগা অভিযানত সক্ৰিয়ভাৱে অংশ লৈছে। এই অভিযানৰ অংশ হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কাইলৈ স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা 7 বজাত আকাশবাণীযোগে ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। ইয়াৰ পৰিপ্ৰেক্ষিতত সন্ধিয়া 7:10 প্ৰচাৰিত অসমীয়া বাতৰি 7:50 প্ৰচাৰ কৰা হ'ব। ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ নিশা 9:30 প্ৰচাৰ কৰা হ'ব। স্বাধীনতা দিৱস উপলক্ষে পৰহিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ লালকিল্লাৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব আৰু এই উদযাপনক ৰাষ্ট্ৰক নেতৃত্ব দিব। যোৱা 2 আগষ্টত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত প্ৰশাসনে ভালেমান কাৰ্যসূচী লৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্য চৰকাৰৰ হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি তিৰংগ সমলয় কাৰ্যসূচী, সমদল আদিৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি তিৰংগ সমলয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি বিয়লি অনুষ্ঠিত অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মুখ্য অতিথি হিচাপে অংশ লয়। গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত আজি বিভিন্ন চৰকাৰী বিভাগৰ দ্বাৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। হোজাই জিলা প্ৰশাসনৰ উদ্যোগতো স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আজি তিৰংগ সমদল উলিওৱা হয়। এই সমদলৰ সময়ত হোজাই, ডবকা, লামডিং আৰু লংকা পৌৰসভাই হোজাই নগৰত সজাগতা সভা অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত নগৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ আৰু সমাজখনক প্লাষ্টিকমুক্ত কৰিবলৈ আহান জনোৱা হয়। স্বাধীনতা দিবসৰ সৈতে সংগতি ৰাখি শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিৱসাগৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত আজি খোজকঢ়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে আজি যোৰহাট মণ্ডল সমিতিয়ে আয়োজন কৰা হৰিহৰ তিৰংগা কাৰ্যসূচীত অংশ লয়। ইয়াৰ অংশস্বৰূপে যোৰহাট জিলাৰ অন্তৰ্গত বিভিন্ন পানী যোগান আঁচনিসমূহ জলমিত্ৰ আৰু জল ব্যৱহাৰকাৰী সমিতিৰ বিষয়ববীয়াসকলে চাফাই কাৰ্যসূচী ৰূপায়ণ কৰে। ডিব্ৰুগড় জিলাতো আজি এই উপলক্ষে সমদল উলিওৱা হয়। ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা ক্ৰীড়া বিভাগৰ সহযোগত আজি অনুষ্ঠিত সমদলত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশ লয়। মাজুলী জিলা বিজেপিৰ নামনি মাজুলী মণ্ডলৰ কাৰ্যকৰ্তাসকলৰ উদ্যোগত আৰু মহিলা মৰ্চা তথা স্থানীয় ৰাইজৰ সহযোগত আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। স্বাধীনতা দিৱসলৈ মাজত মাথো এদিন বাকী থকা অৱস্থাত বিভিন্ন জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। আলফা স্বাধীনকে ধৰি কেইবাটাও উগ্ৰপন্থী সংগঠনে এইবাৰ স্বাধীনতা দিৱস বৰ্জনৰ বাবে জনোৱা আহ্বানৰ পাছত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। কাছাৰ জিলা প্ৰশাসনে সীমান্ত সুৰক্ষা আৰু আইন শৃংখলা বজাই ৰাখিবলৈ ভাৰত বাংলাদেশ সীমান্তত যাতায়াত আৰু কিছু পণ্য সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত পথৰ নিষেধাজ্ঞাত আৰোপ কৰিছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই অনুসৰি জিলাখনৰ ভাৰত বাংলাদেশ সীমান্তৰ 1 কিলোমিটাৰ এলেকাত সূৰ্যাস্তৰ পৰা সূৰ্যোদয়লৈকে কোনো লোকে আহ যাহ কৰিব নোৱাৰিব। নিশাৰ ভাগত সুৰমা নদীত নাও চলাচলত বাধা আৰোপ কৰা হৈছে। দিৱসৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসনেও নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। আৰক্ষীয়ে স্থলপথৰ লগতে জলপথতো দিনে নিশাই তালাচী চলাই আছে। প্ৰতিটো পথত তালাচী চলোৱাৰ লগতে জলপথত যন্ত্ৰচালিত নাও আৰু স্পীডবোটৰ সহায়ত পহৰা দিয়া পৰিলক্ষিত হৈছে। একেদৰে জিলাখনৰ অসম মেঘালয় সীমান্তৰ স্পৰ্শকাতৰ এলেকাসমূহতো আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
ৰাজ্যৰ কেইবাখনো জিলাত আজিৰে পৰা এইচ আই ভি বিস্তৃত আই ই চি অভিযান অনুষ্ঠিত হৈছে। দক্ষিণ হালমৰা মানকাছৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত হাত শিঙিমেৰেত আজি এই অভিযানৰ শুভাৰম্ভ কৰা হয়। উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শুভাৰম্ভ কাৰ্যসূচীৰ অন্তত জিলা আয়ুক্তগৰাকীয়ে এখন আই ই চি বাহন মুকলি কৰে। বাহনখনৰ জৰিয়তে জিলাখনৰ 120খন গাঁৱত এইচ চিৰ বিৰুদ্ধে সজাগতা অভিযান চলোৱা হ'ব। এই সন্দৰ্ভত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই এইদৰে কয়।
আমার এই ডিস্ট্রিক্টত আজি এটা সেন্ট্রেল প্রোগ্রাম আসলে যাতে আমি আমার আশা বাইদ সকল আর আমার স্টুডেন্ট সকল আর আমার ডক্টর সকল মতা হয়েছে সো দ্যাট দে স্প্রেড দ্য অ্যাওয়ারনেস মোর। আর ইয়াতে আজি আমি এটা আই সি ভ্যানর ইনগ্রেশনও করছো যোনটো ডিস্ট্রিক্টত ঘুরি এটা অ্যাওয়ারনেস করব। আর আপনার যোগেদিও আমি এটু মেসেজ দিব বিচার যে আমার জিলাত এইডসর টেস্টিং বাহিব লাগে, কিয়কি আমি দেখিছো যে যোনটো ট্রান্সমিশন হয় এইডসর এটু নিডল বা তেনেকুৱা শার্প যদি অবজেক্টস মাল্টিপল ইউজেস হয় তারপরা বহুত স্প্রেড হয়। আমার যোনটো জিলাত আমি দেখিছো কি এটা ড্রাগস এবিউজরও কিছুমান এরিয়া আছে। আমার রাইজে যদি এটু স্টিগমাটো শেড করি, আমি এইচ আই ভি এইডস লো স্টিগমা এটা আছে হেতু কারণে আমি টেস্টিং নকরাও বা তেনেকুৱা এটা ধারণা আহে, সেই স্টিগমাটো শেড করি অতরাই যদি তেওঁলোকে আহে তেতিয়া আমি এটা হেলদি সোসাইটি লৈ মুভ করব পাৰি।
ডিব্ৰুগড়, চৰাইদেউ, পশ্চিম কাৰ্বি আংলং আৰু বিশ্বনাথ জিলাতো এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। চৰাইদেউৰ সোণাৰী মহাবিদ্যালয়ত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা আয়ুক্ত ডাঃ নেহা যাদৱে এখন আই ই চি বাহনৰ ফ্লেগ অফ কৰে। অনুষ্ঠানত ছাত্ৰ ছাত্ৰী আৰু উপস্থিত কৰ্মচাৰীসকলৰ মাজত নিচামুক্তি শপত বাক্য পাঠ কৰোৱা হয়। পশ্চিম কাৰ্বি আংলঙৰ হামৰেনত জিলা আয়ুক্ত হাৰংগপানী শৰ্মাই 60-দিনীয়া এই সজাগতা কাৰ্যসূচী মুকলি কৰে। ইফালে বিশ্বনাথ জিলাৰ 120খন গাঁৱত এই অভিযান চলিব। যোৱা নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰিছে। প্ৰবল বৰষুণৰ ফলত ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই পুনৰ তীব্ৰ ৰূপ ধাৰণ কৰিছে। কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ডিব্ৰুগড় নগৰৰ মাইজান, ঠাকুৰবাৰী আৰু বৰশইকীয়াত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈছে। খহনীয়া ৰোধৰ বাবে ব্যৱস্থা কৰিবলৈ জল সম্পদ বিভাগক স্থানীয় ৰাইজে আহ্বান জনাইছে। ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চল বাৰণী পানীয়ে বুৰাই পেলোৱাত স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত হৈছে। জিলাখনৰ গেলাবিল মাজবাট সংযোগী পথটোৰ এটা অংশ বাৰণী পানীয়ে খহাই পেলোৱাত পথটোৰে যাতায়াত বিচ্ছিন্ন হৈছে। প্ৰবল বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰিছে। অনিল নগৰ, ৰুক্মিণীগাঁও, ৰাজগড় আদিকে ধৰি কেইবাটাও অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। গুৱাহাটী পৌৰ নিগমে পানী নিষ্কাশনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যত আজি পুনৰ দুখন সমজিলা আনুষ্ঠানিকভাৱে সংযোজন কৰা হয়। মন্ত্ৰী পীযুষ হাজৰিকাই আজি শোণিতপুৰ জিলাৰ ৰঙাপাৰা সমজিলাৰ আয়ুক্ত কাৰ্যালয় উদ্বোধন কৰে। ৰঙাপাৰা সমজিলাৰ আয়ুক্তৰ কাৰ্যালয় মুকলি কৰি মন্ত্ৰী শ্ৰী হাজৰিকাই কয় যে প্ৰশাসনিক সংস্কাৰৰ দিশত সমজিলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আনহাতে তিনিচুকীয়া জিলাৰ ডিগবৈ সমজিলাৰ আয়ুক্তৰ কাৰ্যালয়ো আজি মুকলি কৰা হয়। ডিগবৈ সমজিলাৰ উদ্বোধনী অনুষ্ঠানত মন্ত্রী রূপেশ গোয়ালা মুখ্য অতিথি হিসাবে উপস্থিত থাকে। শিক্ষামন্ত্রী ডাক্তর রণোজ পেগুয়ে গুৱাহাটীত IIM স্থাপনের প্রস্তাবত কেন্দ্রীয় মন্ত্রীসভায় জনোৱা অনুমোদনের প্রধানমন্ত্রী নরেন্দ্র মোদীক কৃতজ্ঞতা জানাইছে। আমার পূর্বর বাতরিতে কোৱা হৈছে যে কেন্দ্রীয় মন্ত্রীসভায় গুৱাহাটীত ইন্ডিয়ান ইনস্টিটিউট অব ম্যানেজমেন্ট অর্থাৎ IIM স্থাপনের কালি অনুমোদন জানায়। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় কালি নলবাৰী জিলা দিবস উপলক্ষে জিলাখনের কেইবাটাও গুরুত্বপূর্ণ প্রকল্পর উদ্বোধন আর আধারশিলা স্থাপন করব। ইয়ার ভিতর সপ্তম শতিকার কামরূপর নৃপতি কুমার ভাস্কর বর্মার নামেরে নামকরণ করা বরকুড়ার রেল ওভারব্রিজ অন্যতম। রাজ্যের গৃহ নির্মাণ আর নগর পরিক্রমা মন্ত্রী জয়ন্ত মল্ল বরুয়ায় আজ দুপুরিয়া নলবাৰীত মুখ্যমন্ত্রীর ভ্রমণের প্রস্তুতির বুঝ লয়।
কামরূপ জেলার ক্ষেত্রীত আজি পুয়া সংঘটিত এটা পথ দুর্ঘটনাত রহা মহাবিদ্যালয়ের অবসরপ্রাপ্ত উপাধ্যক্ষ গজেন্দ্র মোহন দেব শর্মা আর তার পত্নীর মৃত্যু হয়। দুর্ঘটনাত 8 বছরীয় কন্যাও গুরুতরভাবে আহত হয়। বর্তমান গুয়াহাটির এখন ব্যক্তিগত চিকিৎসালয়ত কন্যাগী চিকিৎসাধীন হয়ে আছে। ইপিনে আজি বিয়লি দেব শর্মা আর তার পত্নীর মৃতদেহ দরং জেলার মঙ্গলদৈর নিকটবর্তী মেনাপাড়ার বাসগৃহলে নিয়ার সময় শোকাকুল পরিবেশে বিরাজ করে। বিটিসি পরিষদের নির্বাচনের রাজ্যিক নির্বাচন আয়োগে আজি বিটিসির 5 জেলার চূড়ান্ত ভোটার তালিকা প্রকাশ করেছে। চিরাং, কোকরাঝার, বাক্সা, তামুলপুর আর উদালগুড়ি জেলার ফটো সম্বলিত চূড়ান্ত ভোটার তালিকা আজি প্রকাশ করা হয়। চিরাং জেলার অন্তর্গত 7টা পরিষদীয় সমষ্টির চূড়ান্ত ভোটার তালিকা প্রকাশ করা হয়েছে। কাজলগাঁও জিলা আয়ুক্তর কার্যালয়ত রাজনৈতিক দলের প্রতিনিধি আর সংবাদ মাধ্যমের উপস্থিতিত জিলাখনের আয়ুক্ত তথা জিলা নির্বাচনী বিষয়া যতীন বরাই আনুষ্ঠানিকভাবে এই তালিকা প্রকাশ করে। এবার চিরাং জেলার 7টা পরিষদীয় সমষ্টির মুঠ ভোটারের সংখ্যা হয়েছে 398,643। ইয়ার 198,332 জন পুরুষ আর 2,309 মহিলা ভোটদাতা। শিক্ষামন্ত্রী ডক্টর অনুজ পেগুয়ে আজি জনতা ভবনত সাঁওতালি সাহিত্য পরিষদের প্রতিনিধিবর্গর সঙ্গে বুনিয়াদী স্তরত সাঁওতালি ভাষাত শিক্ষাদান সন্দর্ভত আলোচনা করে। বৈঠকত 100% ছাত্র ছাত্রী থাকা 337 প্রাথমিক বিদ্যালয়ের তালিকা পর্যালোচনা করে এই শিক্ষানুষ্ঠানসমূহ সাঁওতালি ভাষাত শিক্ষাদান সুনিশ্চিত করবল উপযুক্ত শিক্ষক শিক্ষয়িত্রীর বাছনি, প্রশিক্ষণ আর আনুষঙ্গিক প্রস্তুতির বিষয়ে আলোচনা করা হয়। রাজ্যিক পাঠ্যপুথি প্রণয়ন আর প্রকাশন নিগমে ইতিমধ্যে বুনিয়াদী স্তরের শিক্ষার্থীসকলের উপযোগীক অলচিকি লিপিত পাঠ্যপুথি প্রকাশ করেছে। আকাশবাণী গুৱাহাটী কেন্দ্রে স্বাধীনতার 78 বছর পূর্ণ হওয়া উপলক্ষে প্রচার করে অহা অনুষ্ঠানমালার অংশ হিসাবে অহা 16 আগস্ট শনিবারে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্রচার করব। স্বাধীনতার প্রত্যাশা কি পালো কি নাপালো শীর্ষক এই অনুষ্ঠানত রাজ্যখনের বিভিন্ন স্থানের কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে স্বরাজোত্তর কালের অভিজ্ঞতা ব্যক্ত করব। অনুষ্ঠানটির পরিকল্পনা, প্রযোজনা আর উপস্থাপন আকাশবাণী গুৱাহাটীর বাতৰি বিভাগের মুরব্বী রাজীব লোচন বৰঠাকুৰৰ। অসমে উত্তর প্রদেশত অনুষ্ঠিত লড়া আর ছালীর 15 বছর অনূর্ধ সাব জুনিয়র রাষ্ট্রীয় বক্সিং প্রতিযোগিতাত 1টা সোণ, 2টা রূপ আর 4টা ব্রঞ্জ সহ মুঠ 7টা পদক অর্জন করেছে। আজি সামরণি পড়া এই প্রতিযোগিতার 37-40 কিলোগ্রাম ওজন শাখাত প্রিয়াক্ষী গগৈয়ে তামিলনাডুর এস সারথ তামিলক 5-0 পয়েন্টত পরাভূত করে সোণর পদক অর্জন করে। নেহা পোবদেলে হারিয়ানার জীবিকার হাতত 5-0 ফলাফলত পরাভূত হয়ে রূপর পদক লাভ করে। একদরে লড়ার 61-64 কিলোগ্রাম ওজন শাখাত কনকন কিষাণে উত্তরাখণ্ডের মনীষ কারঙ্গর হাতত 5-0 ফলাফলত পরাজিত হয়ে রূপর পদকত সন্তুষ্ট থাকবলগিয়া হয়। ছালীর শাখাত কস্তুরী গগৈ আর জুলি দলে ব্রঞ্জর পদক হস্তগত করে। লড়ার শাখাত মহম্মদ জয়ান আহমেদ আর মিলিন কাশ্যপ বরাই নিজ নিজ শাখাত ব্রঞ্জর পদক লাভ করে রাজ্যলৈ গৌরব কঢ়িয়াই আনে। বাক্সা জেলার কোকলাবাড়ী পরিষদীয় সমষ্টিত 50 লাখ টাকা ব্যয়ে নির্মাণ করা 2 আদর্শ বিদ্যালয়ের গৃহ আজি উদ্বোধন করা হয়। কোকলাবাড়ী পরিষদীয় সমষ্টির পারিষদ মন্টু বড়ুয়ে গৃহ দুটা উদ্বোধন করে। বাতৰি শেষ করার পূর্বে প্রধান বাতৰি কেটা পুনরেবার। রাজ্যিক কর্কট প্রতিষ্ঠানত রোগী ভর্তির সময় 10,000 টাকা আগধন হিসাবে জমা দিয়ার ব্যবস্থা প্রত্যাহার করবলৈ মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার পরামর্শ। স্বাধীনতা দিবসের প্রাক্ষণত রাজ্যজুড়ি হর ঘর তিরঙ্গা কার্যসূচীর আয়োজন। এইডসৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে কেইবাখনো জিলাত আজিৰে পৰা HIV বিস্তৃত IEC অভিযান। নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বান পৰিস্থিতিৰ উদ্ভৱ। আৰু সাব জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত অসমৰ 1টা সোণসহ 7টা পদক জয়। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।